එයා ආකාශවණී. বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভুৱনেশ্বৰৰ জনতা ময়দানত উৎকৰ্ষ ওডিশা মেক ইন ইণ্ডিয়া সন্মিলন উদ্বোধন কৰিব। নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আজি ৱেবছ বাজাৰ, ৱাহ উৎসাহ চেলেঞ্জ আৰু ৱেবছ বঁটা মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰাখণ্ডৰ ডেৰাডুনত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি ওমানৰ মাস্কাট ভ্ৰমণৰ প্ৰথম দিনা দেশখনৰ বাণিজ্য, উদ্যোগ আৰু বিনিয়োগ প্ৰসাৰ মন্ত্ৰী কাইছ বিন মহম্মদ আল ইউছেফৰ সৈতে বৈঠকত মিলিত হয় আৰু ভাৰতৰ য়ুকি ভাম্ৰী আৰু তেওঁৰ ক্ৰোৱেছিয়ান সংগী ইভান ডডিগে আজি অপেন অক্সিটানী টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভুৱনেশ্বৰৰ জনতা ময়দানত উৎকৰ্ষ ওডিশা মেক ইন ইণ্ডিয়া সন্মিলন উদ্বোধন কৰিব। দুদিনীয়াকৈ হ'বলগীয়া এই সন্মিলনত 20খন বিদেশী ৰাষ্ট্ৰৰ 7,500ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই সন্মিলনখনত শক্তিশালী অৰ্থনীতিৰ ভেটি স্থাপন হোৱাৰ লগতে ই কৃষক আৰু শ্ৰমিকৰ বাবে বৃহৎ সুযোগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। সন্মিলনত 100ৰো অধিক বুজাবুজি চুক্তি স্বাক্ষৰিত হ'ব আৰু এই চুক্তিসমূহৰ জৰিয়তে 3,50,000 লোকৰ কৰ্মসংস্থাপনৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছে। নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আজি ৱেবছ বাজাৰ, ৱাহ উৎসাহ চেলেঞ্জ আৰু ৱেবছ বঁটা মুকলি কৰে। অনুষ্ঠানত বৈষ্ণৱে কয় যে ভাৰতে নিজৰ ঐতিহ্য, চহকী সংস্কৃতি আৰু গল্পকথনৰ কৌশলৰ বাবে বিশ্বত বিশেষ গুৰুত্ব অৰ্জন কৰিছে। আমাৰ দেশ অতি সোনকালে সৃষ্টিশীল অৰ্থনীতিৰ প্ৰাণকেন্দ্ৰ হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে ভাৰত গল্পকথকৰ দেশ আৰু আজি মুকলি কৰা পদক্ষেপসমূহৰ জৰিয়তে দেশে নিজৰ শক্তিক বিশ্বৰ আন আন অংশলৈ কঢ়িয়াই লৈ যাব। যোগ আৰু আয়ুৰ্বেদ শাস্ত্ৰকে ধৰি ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যৰ কেইবাটাও অন্তিম অংগক এতিয়া সমগ্ৰ বিশ্বতে স্বীকৃতি দিয়া বুলিও শেখাৱতে উল্লেখ কৰে। দেশে অৰ্থনীতি, প্ৰযুক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো উল্লেখনীয় অগ্ৰগতি লাভ কৰা বুলিও তেওঁ লগতে মন্তব্য কৰে। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজুৱে ৱেবছ বজাৰক পৰিৱৰ্তনশীল পদক্ষেপ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ৱাহ উৎসাহ হৈছে শাস্ত্ৰীয় আৰু লঘু শাস্ত্ৰীয় সংগীতৰ এটা অনন্য প্ৰতিভাসন্ধানী ব্যৱস্থা। অহা 15 ফেব্ৰুৱাৰীৰ পৰা ৱেবছ বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰাখণ্ডৰ ডেৰাডুনত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ডেৰাডুনৰ মহাৰণা প্ৰতাপ ষ্টেডিয়ামত হ'বলগীয়া বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত শ্ৰীমোদীৰ লগতে কমনৱেলথ গেমছৰ ফেডাৰেশ্যনৰ সভাপতি ক্ৰিছ জেনকিনছ, উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিং, মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। অসম অলিম্পিক সন্থাৰ হৈ সম্পাদক লক্ষ্য কোঁৱৰে উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ভাগ ল'ব। এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত মুঠ 37খন ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল আৰু বিভাগীয় দলৰ 10,000তকৈও অধিক খেলুৱৈ তথা বিষয়ববীয়াই অংশগ্ৰহণ কৰিব। এই ক্ৰীড়া সমাৰোহৰ শুভ উদ্বোধনী কাইলৈ হ'ব যদিও ইতিমধ্যে কিছুসংখ্যক খেল কালিৰে পৰা আৰম্ভ হৈছে। কাইলৈৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ 2 তাৰকা আন্তৰ্জাতিক ক্ৰীড়াবিদ মহিলা শ্বটলাৰ অস্মিতা চলিহা আৰু পুৰুষৰ উশু খেলুৱৈ চানমা ব্ৰহ্মই অসম দলৰ ধ্বজা বহন কৰিব। উদ্বোধনী অনুষ্ঠানত প্ৰতিটো দলৰ 25গৰাকীকৈ খেলুৱৈ তথা বিষয়ববীয়া অংশগ্ৰহণ সুযোগ দিয়া হৈছে। ইপিনে গুৱাহাটীৰ পৰা যোৱা অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি দলটোৱে নতুন দিল্লীত কালি সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে মুঠ 22বিধ খেলত অংশ ল'ব। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি নতুন দিল্লীত দলীয় নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ জনসাধাৰণৰ বাবে এই ইস্তাহাৰত 15টা গেৰাণ্টিৰ বিষয়ে ঘোষণা কৰা হৈছে। নতুন দিল্লীত আজি সংবাদমেল সম্বোধন কৰি শ্ৰীকেজৰিৱালে তেওঁৰ দল ক্ষমতালৈ আহিলে অহা 5 বছৰৰ ভিতৰত এই 15টা প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ এই 15টা গেৰাণ্টিৰ ভিতৰত নিয়োগৰ সুবিধা, চিকিৎসা সেৱাৰ বাবে সঞ্জীৱনী আঁচনি, প্ৰতিমাহে মহিলাসকলৰ বাবে 2100 টকাৰ আৰ্থিক সাহায্য আৰু পানীৰ বকেয়া ধন মাফকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি আছে বুলি জানিবলৈ দিয়ে। শ্ৰীকেজৰিৱালে বিজেপি আৰু কংগ্ৰেছে দলৰ জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ তোলে। ইপিনে বিজেপিয়ে আম আদমী পাৰ্টীক দলিত বিৰোধী বুলি অভিহিত কৰিছে। জ্যেষ্ঠ বিজেপি নেতা সম্বিত পাত্ৰই আজি এখন সংবাদমেলত এই বিষয়ে অভিযোগ তুলি কয় যে পঞ্জাৱৰ অমৃতসৰত ডঃ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছে। এই ঘটনাক অতিশয় লজ্জাজনক বুলি অভিহিত কৰি শ্ৰীপাত্ৰই এনেধৰণৰ ঘটনাই পঞ্জাৱৰ বৰ্তমানৰ আইন শৃংখলাৰ প্ৰকৃত স্বৰূপকে উদঙাই দিয়া বুলি মন্তব্য কৰে। ইপিনে আম আদমী পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ মুখপাত্ৰ আছমাই কয় যে পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ সমৰ্থ নোহোৱা বাবে জনসাধাৰণে ইতিমধ্যে আম আদমী পাৰ্টীক নাকচ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি ওমানৰ মাস্কাট ভ্ৰমণৰ প্ৰথম দিনা দেশখনৰ বাণিজ্য, উদ্যোগ আৰু বিনিয়োগ প্ৰসাৰ মন্ত্ৰী কাইচ বিন মহম্মদ অল য়ুছেফৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰীগোৱেলে বৈঠকত অৰ্থনৈতিক অংশীদাৰিত্ব বৃদ্ধি, বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক সুদৃঢ়কৰণ আৰু দ্বিপাক্ষিক অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্ৰত আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে। দুদিনীয়া কাৰ্যসূচীৰে মাস্কাটলৈ যোৱা মন্ত্ৰীগৰাকীয়ে কাইলৈ একাদশ যুটীয়া আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰিব। দেশৰ 76 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান অহা 31 জানুৱাৰী পৰ্যন্ত জনসাধাৰণৰ বাবে মুকলি থাকিব। এই অনুষ্ঠানত ভাগ লোৱা দৰ্শক শ্ৰোতাসকলে গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰা সশস্ত্ৰ বাহিনীৰ বেণ্ড, ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাংস্কৃতিক দলসমূহৰ প্ৰদৰ্শন, ভিন ভিন প্ৰতীকপথ আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ অংশবিশেষ দেখিবলৈ পাব। দেশৰ ভিন ভিন অংশৰ সাংস্কৃতিক ঐতিহ্যৰ মাজৰ গভীৰ সম্পৰ্কক প্ৰতিফলিত কৰা এইবেলিৰ ভাৰত পৰ্ব অনুষ্ঠানৰ মূল বাণী হ'ব দেখো আপনা দেশ। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ বিভিন্ন নেতাক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰ্যালোচনা কৰিব। উভয় পক্ষৰ মাজৰ আলোচনাই এই দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰি তোলাৰ পথ প্ৰশস্ত কৰিব পাৰিব বুলি আশা কৰা হৈছে। বৈদেশিক মন্ত্ৰালয়ৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত লগতে কোৱা হৈছে যে বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সংহত কৌশলী সহযোগিতাক অধিক আগবঢ়াই নিব আৰু পাৰস্পৰিক সম্পৰ্কক নতুন গতি প্ৰদান কৰিব। লাওছত থকা ভাৰতীয় দূতাবাসে গোল্ডেন ট্ৰাইংগল স্পেচিয়েল ইকনমিক জ'নত থকা কেইবাটাও চাইবাৰ স্কেম কেন্দ্ৰৰ পৰা 76 ভাৰতীয় যুৱক যুৱতীক উদ্ধাৰ কৰিছে। দূতাবাসে এটা বিবৃতিযোগে এই যুৱক যুৱতীসকলক আপৰাধিক চিণ্ডিকেটসমূহে ভয় ভাবুকি আৰু প্ৰলোভনেৰে বিভিন্ন চাইবাৰ অপৰাধৰ সৈতে সংযুক্ত কৰিছিল বুলি প্ৰকাশ কৰিছে। তেওঁলোকৰ মাজৰে কিছুসংখ্যক যুৱক যুৱতীয়ে সহায় বিচাৰি কৰা অনুৰোধত তাৎক্ষণিকভাৱে সঁহাৰি জনাই দূতাবাসৰ বিষয়াসকলে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে যত্নপৰ হয়। দূতাবাসৰ এটা দলে গোল্ডেন ট্ৰাইংগল স্পেচিয়েল ইকনমিক জ'নত উপস্থিত হৈ সংশ্লিষ্ট লাওছ প্ৰশাসনৰ বিষয়ববীয়াৰ সহযোগত প্ৰয়োজনীয় প্ৰপত্ৰসমূহৰ কাম সম্পাদন কৰি যুৱক যুৱতীসকলক তাৰ পৰা ভিয়েণ্টিয়ানত থকা দূতাবাসলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰে। লাওছত থকা ভাৰতৰ ৰাষ্ট্ৰদূত প্ৰশান্ত আগ্ৰৱালে তেওঁলোকৰ সৈতে মিলিত হৈ তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰে। ভাৰতৰ য়ুকি ৱামৰি আৰু তেওঁৰ ক্ৰৱেছিয়ান সংগী ইভান ডডিগে আজি অপেন অক্সিটানী টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাৰ্মনীৰ যুটি মাৰ্ক ৱালনাৰ আৰু জেকব ষ্টেটৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8:40 আৰম্ভ হ'ব। আন এখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কাইলৈ বিজয় সুন্দৰ প্ৰশান্ত আৰু জীৱন নেদুন ছেজিয়ানৰ ভাৰতীয় যুটিটো ফ্ৰান্সৰ জোনাথন আইজৰিক আৰু ইটালীৰ ফ্লেভিও কবলিৰ যুটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতৰ দ্ৰুতবেগী তাৰকা বলাৰ যশপ্ৰীত বুমৰালৈ 2024 বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ টেষ্ট ক্ৰিকেটাৰ বঁটা আগবঢ়োৱা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভুৱনেশ্বৰৰ জনতা ময়দানত উৎকৰ্ষ উৰিষ্যা মেক ইন ইণ্ডিয়া সন্মিলন উদ্বোধন কৰিব। নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আজি ৱেবছ বাজাৰ, ৱাহ উচ্ছেদ চেলেঞ্জ আৰু ৱেবছ বঁটা মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰাখণ্ডৰ ডেৰাডুনত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ভাৰতৰ ৰুকি ৱামৰি আৰু তেওঁৰ ক্ৰৱেছিয়ান সংগী ইভান ডডিগে আজি অপেন অক্সিটানী টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই।